গণনা পুস্তক 33 অধ্যায়। ইজৰাইলৰ সন্তানসকলে বাটে বাটে থাকি ৰাওনা হোৱা ঠাইবোৰৰ তালিকা। ইজৰাইলৰ সন্তানসকলে মুচি আৰু হাৰুণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিছৰ দেশৰ পৰা ওলাই আহোঁতে তেওঁলোকে যি যি যাত্ৰা কৰিছিল সেই সকলো যাত্ৰাৰ বিৱৰণ এই। মুচিয়ে জিহুৱাৰ আজ্ঞামতে তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই যাত্ৰা। প্ৰথম মাহত প্ৰথম মাহৰ পঞ্চদশ দিনা ইজৰাইলৰ সন্তানসকলে ৰামিছেছৰ পৰা যাত্ৰা কৰি নিষ্ঠা পৰ্বৰ পাছদিনা আটাই মিছৰীয়া লোকৰ সাক্ষাতে জিহুৱাৰ পৰাক্ৰমী বাহুৰে ওলাই গ'ল। তেতিয়া মিছৰীয়াসকলে জিহুৱাই তেওঁলোকৰ মাজত বধ কৰা তেওঁলোকৰ প্ৰথমে উপজাবোৰৰ মৰা শ পুতি আছিল আৰু জিহুৱাই তেওঁলোকৰ দেৱতাবোৰকো দণ্ড দিছিল। ৰামিছেছৰ পৰা যাত্ৰা কৰি ইজৰাইলৰ সন্তানসকলে চুক্ৰতত চাউনি পাতিলে আৰু চুকটৰ পৰা যাত্ৰা কৰি মৰুভূমিৰ দাঁতিত থকা এথমত চাউনি পাতিলে আৰু এথমৰ পৰা যাত্ৰা কৰি বাল চফুনৰ আগত থকা পি হহিৰুটলৈ ঘূৰি আহি মিগদুলৰ সন্মুখত চাউনি পাতিলে। তেতিয়া পি হহিৰুটৰ সন্মুখৰ পৰা যাত্ৰা কৰি সমুদ্ৰৰ মাজেদি গৈ মৰুভূমিত সোমাল আৰু এখন অৰণ্যত তিনিদিনৰ বাট যাত্ৰা কৰি মাৰাত চাউনিত পাতিলে আৰু মাৰাৰ পৰা যাত্ৰা কৰি এলিম পালে। এলিমত বাৰটা জলৰ ভুমুক আৰু ষাঠি জোপা খাজুৰ গছ আছিল। তেওঁলোকে সেই ঠাইত চাউনি পাতিলে। পাছত এলিমৰ পৰা যাত্ৰা কৰি চুফসাগৰৰ ওচৰত চাউনি পাতিলে আৰু চুফসাগৰৰ পৰা যাত্ৰা কৰি চীন অৰণ্যত চাউনি পাতিলে। পাছত চীন মৰুভূমিৰ পৰা যাত্ৰা কৰি দফাকাত চাউনি পাতিলে আৰু দফাকাৰ পৰা যাত্ৰা কৰি আলুচত চাউনি পাতিলে আৰু আলুচৰ পৰা যাত্ৰা কৰি ৰফিডিমত চাউনি পাতিলে। সেই ঠাইতে লোকসকলৰ খাবলৈ পানী নাছিল। পাছত তেওঁলোকে ৰফিডিমৰ পৰা যাত্ৰা কৰি চীনৰ মৰুভূমিত চাউনি পাতিলে আৰু চীনৰ মৰুভূমিৰ পৰা যাত্ৰা কৰি কিবুত হতাবাত চাউনি পাতিলে আৰু কিবুত হতাবাৰ পৰা যাত্ৰা কৰি হছেৰুটৰ চাউনি পাতিলে আৰু হছেৰুটৰ পৰা যাত্ৰা কৰি ৰিটমাত চাউনি পাতিলে আৰু ৰিটমাৰ পৰা যাত্ৰা কৰি ৰিমুন পেৰছত চাউনি পাতিলে আৰু ৰিমুন পেৰছৰ পৰা যাত্ৰা কৰি লিবনাত চাউনি পাতিলে আৰু লিবনাৰ পৰা যাত্ৰা কৰি ৰিচ্ছাত চাউনি পাতিলে আৰু ৰিচ্ছাৰ পৰা যাত্ৰা কৰি কহেলাথাত চাউনি পাতিলে আৰু কহেলাথাৰ পৰা যাত্ৰা কৰি চেফৰ পৰ্বতত চাউনি পাতিলে। পাছত তেওঁলোকে চেফৰ পৰ্বতৰ পৰা যাত্ৰা কৰি হৰাদাত চাউনি পাতিলে আৰু হৰাদাৰ পৰা যাত্ৰা কৰি মখেলুটত চাউনি পাতিলে আৰু মখেলুটৰ পৰা যাত্ৰা কৰি তহঁতত চাউনি পাতিলে আৰু তহঁতৰ পৰা যাত্ৰা কৰি তেৰহত চাউনি পাতিলে আৰু তেৰহৰ পৰা যাত্ৰা কৰি মিটকাত চাউনি পাতিলে আৰু মিটকাৰ পৰা যাত্ৰা কৰি হছমোনাত চাউনি পাতিলে আৰু হছমোনাৰ পৰা যাত্ৰা কৰি মেচুৰুটত চাউনি পাতিলে আৰু মেচুৰুটৰ পৰা যাত্ৰা কৰি বনেই জাকনত চাউনি পাতিলে আৰু বনেই জাকনৰ পৰা যাত্ৰা কৰি হুৰ হগ্গিগদ্ৰত চাউনি পাতিলে আৰু হুৰ হগ্গিগদ্ৰৰ পৰা যাত্ৰা কৰি জতবাথাত চাউনি পাতিলে আৰু জতবাথাৰ পৰা যাত্ৰা কৰি অবুনাত চাউনি পাতিলে আৰু অবুনাৰ পৰা যাত্ৰা কৰি ইছিউন গেবত চাউনি পাতিলে আৰু ইছিউন গেবৰ পৰা যাত্ৰা কৰি চীন মৰুভূমিত থকা কাদেশত চাউনি পাতিলে আৰু কাদেশৰ পৰা যাত্ৰা কৰি ইডুম দেশৰ কাষত থকা হুৰ পৰ্বতত চাউনি পাতিলে। এই সময়ত হাৰুণ পুৰোহিত জিহুৱাৰ আজ্ঞা অনুসাৰে হুৰ পৰ্বতত উঠি মিছৰৰ পৰা ইজৰাইলৰ সন্তানসকল ওলাই অহাৰ চল্লিছ বছৰৰ পঞ্চম মাহৰ প্ৰথম দিনা সেই ঠাইতে মৰিল। হুৰ পৰ্বতত হাৰুণ মৰা সময়ত তেওঁ 123 বছৰ বয়স হৈছিল। আৰু কনানৰ দক্ষিণ মৰুভূমিত থকা অৰাদৰ কননীয়া ৰজাই ইজৰাইলৰ সন্তানসকল অহা সম্বাদ পালে। পাছত তেওঁলোকে হুৰ পৰ্বতৰ পৰা যাত্ৰা কৰি চলমুনাত চাৱনি পাতিলে আৰু চলমুনাৰ পৰা যাত্ৰা কৰি পুনুনত চাৱনি পাতিলে আৰু পুনুনৰ পৰা যাত্ৰা কৰি এবুটত চাৱনি পাতিলে আৰু এবুটৰ পৰা যাত্ৰা কৰি মোৱাবৰ সীমাৰ ওচৰত থকা ইয়ে অবাৰিমত চাৱনি পাতিলে আৰু ইয়েমৰ পৰা যাত্ৰা কৰি দিবোন গাদত চাৱনি পাতিলে আৰু দিবোন গাদৰ পৰা যাত্ৰা কৰি অমৰুণ দিবাথৰিয়মত চাৱনি পাতিলে আৰু অমৰুণ দিবাথৰিয়মৰ পৰা যাত্ৰা কৰি নবুত সন্মুখত থকা অবাৰিম পৰ্বতৰ মাজত চাৱনি পাতিলে আৰু অবাৰিম পৰ্বতবোৰৰ পৰা যাত্ৰা কৰি জিৰিহুৰ সন্মুখত থকা জৰ্দনৰ ওচৰত মোৱাবৰ সমৰ্থলত চাৱনি পাতিলে আৰু তেওঁলোকে জৰ্দনৰ ওচৰত বৈ জিচিমুটৰ পৰা আবেল চিটিমলৈকে মোৱাবৰ সমৰ্থলত চাৱনি পাতিলে। তেতিয়া জিৰিহুৰ সন্মুখত জৰ্দনৰ ওচৰত মোৱাবৰ সমৰ্থলত জিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক কোৱা, তেওঁলোকক এই আজ্ঞা দিয়া, তোমালোকে যেতিয়া জৰ্দন পাৰ হৈ কনান দেশত সোমাবা, তেতিয়া তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা আৰু তেওঁলোকৰ সকলো নক্সা কটা শিলবোৰ আৰু আটাই হাঁচত ঢলা প্ৰতিমাবোৰ নষ্ট কৰিবা আৰু তেওঁলোকৰ আটাই ওখ ঠাইবোৰ উচ্ছন্ন কৰিবা আৰু তোমালোকে সেই দেশ অধিকাৰ কৰি তাৰ মাজত বাস কৰিবা, কিয়নো মই উত্তৰাধিকাৰৰ অৰ্থে সেই দেশ তোমালোকক দিলোঁ আৰু তোমালোকে চিঠি খেলেৰে নিজ নিজ গোষ্ঠী অনুসাৰে দেশ অধিকাৰ কৰি ল'বা, অধিকক অধিক উত্তৰাধিকাৰ আৰু তাকৰ কম উত্তৰাধিকাৰ দিবা আৰু যাৰ ভাগ যি ঠাইত পৰে তাৰ ভাগ সেই ঠাইতে হ'ব, তোমালোকে নিজ নিজ পিতৃবংশ অনুসাৰে তাক অধিকাৰ কৰি ল'বা, কিন্তু তোমালোকে যদি তোমালোকৰ আগৰ পৰা সেই দেশ নিবাসীসকলক দূৰ নকৰা তেন্তে তোমালোকে যিসকলক অৱশিষ্ট ৰাখিবা তেওঁলোকে তোমালোকৰ চকুত কায়েত আৰু তোমালোকৰ গাৰ কাষত হুলস্বৰূপ হ'ব আৰু তোমালোকে নিৰ্বাস কৰা সেই দেশত তেওঁলোকে তোমালোকক ক্লেশ দিব আৰু মই তোমালোকলৈ যি কৰিবৰ মন কৰিছোঁ তাক তোমালোকলৈ কৰিম।